বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি 71গৰাকী ব্যক্তিক 2025 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত যুগ্ম সন্মিলনত অংশ ল'ব। ইৰাণৰ শ্বাহিদ ৰাজাই বন্দৰত সংঘটিত বিস্ফোৰণ আৰু অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা 17লৈ বৃদ্ধি পাইছে। প্ৰয়াত পোপ ফ্ৰান্সিছৰ উত্তৰসূৰীগৰাকীক নিৰ্বাচন কৰাৰ প্ৰক্ৰিয়া অহা 7 মে'ত আৰম্ভ হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে গুজৰাট টাইটানছক 8 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি 71গৰাকী ব্যক্তিক 2025 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা প্ৰদানৰ এই বৰ্ষৰ প্ৰথম বিতৰণী অনুষ্ঠানত বঁটাসমূহ আগবঢ়োৱা হয়। ঔষধৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ডাঃ নাগেশ্বৰ ৰেড্ডি আৰু কলা ক্ষেত্ৰলৈ অৱদানৰ বাবে ভায়লিন বাদক তথা সুৰকাৰ ডাঃ লক্ষ্মীনাৰায়ণ সুব্ৰমণিয়ামলৈ পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়। লগতে MT বাসুদেৱন নায়াৰ আৰু ওচামু সুজুকীলৈ মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা আগবঢ়োৱা হয়। পদ্মভূষণ বঁটা লাভ কৰা বিশিষ্ট ব্যক্তিসকলৰ 10জনীয়া তালিকাত বিশিষ্ট সম্পাদক আৰু প্ৰচাৰ ভাৰতীৰ প্ৰাক্তন অধ্যক্ষ এ সূৰ্যপ্ৰকাশ, চলচ্চিত্ৰ অভিনেতা অনন্ত নাগ, নন্দামুৰি বালাকৃষ্ণ আৰু এছ অজিত কুমাৰ, ভাৰতনাট্যম নৃত্যশিল্পী শোভনাথ চন্দ্ৰ কুমাৰ, ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক শ্ৰীজেশ পিয়াৰ আছে। ইপিনে ভাৰতৰ ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিন, ভাৰতীয় ষ্টেট বেংকৰ প্ৰাক্তন অধ্যক্ষ অৰুন্ধতী ভট্টাচাৰ্যকে ধৰি 57গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হয়। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাগৰাকী মন্ত্ৰী তথা বিশিষ্ট ব্যক্তি কালিৰ এই বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে। উল্লেখযোগ্য যে শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হয়। এই বছৰ গণৰাজ্য দিৱসৰ প্ৰাক্ষণত চৰকাৰে 7টা পদ্মবিভূষণ, 19টা পদ্মভূষণ আৰু 113 পদ্মশ্ৰীকে ধৰি 139টা পদ্ম বঁটা ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত যুগ্ম সন্মিলনত অংশ ল'ব। এই শব্দৰ সংস্কৃত অৰ্থ হৈছে সংগম আৰু এই সন্মিলন চৰকাৰ, শৈক্ষিক ক্ষেত্ৰ, উদ্যোগ তথা উদ্ভাৱন খণ্ডৰ সৈতে জড়িত ব্যক্তিসকলৰ প্ৰথমখন এনেধৰণৰ কৌশলগত সন্মিলন। চৰকাৰী প্ৰতিষ্ঠান আৰু ৱাদৱানী সংস্থাৰ প্ৰায় 1400 কোটি টকাৰ যৌথ বিনিয়োগৰ দ্বাৰা পৰিচালিত এই সন্মিলনে ভাৰতৰ উদ্ভাৱনৰ যাত্ৰাত বিশেষ অৰিহণা যোগাব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ আৰু উদ্ভাৱনী ভাৰতৰ সপোনক বাস্তৱ ৰূপ দিবলৈ সন্মিলনখনত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণিও কৰা হ'ব। ভাৰতে পেহেলগামত সংঘটিত শেহতীয়া আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত ভাৰতৰ বিৰুদ্ধে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে ডন নিউজ, চাম্মা টিভি, এৰি নিউজ, জিঅ' নিউজ আদিকে ধৰি মুঠ 16টা পাকিস্তানী ইউটিউব চেনেলৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে। ভাৰত, ভাৰতীয় সেনাবাহিনী আৰু নিৰাপত্তা সংস্থাসমূহৰ বিৰুদ্ধে উচতনিমূলক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তুৰে মিছা আৰু বিভ্ৰান্তিকৰ বাতৰি প্ৰচাৰ কৰাৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিষেধাজ্ঞা আৰোপ কৰা ইউটিউব চেনেলসমূহৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা 6 কোটি 30 লাখৰ অধিক আছিল বুলি জানিব পৰা গৈছে। ইপিনে এই আক্ৰমণ সন্দৰ্ভত BBCয়ে প্ৰকাশ কৰা বাতৰিত আপত্তি দৰ্শাই ভাৰতে BBCৰ ভাৰতীয় মুৰব্বীলৈ আনুষ্ঠানিকভাৱে এখন পত্ৰ প্ৰেৰণ কৰিছে। বিদেশ মন্ত্ৰালয়ে BBCৰ বাতৰি নিৰীক্ষণ কৰিব বুলিও জানিব পৰা গৈছে। পঞ্জাৱত এণ্ট্ৰি ড্ৰোন ব্যৱস্থাৰ পৰীক্ষণ সম্পূৰ্ণ হৈছে আৰু ভাৰত পাক সীমান্তত কিছুদিনৰ ভিতৰত এই ব্যৱস্থা আৰম্ভ কৰা হ'ব। এই ব্যৱস্থাৰ ফলত ড্ৰোনৰ জৰিয়তে সীমাৰ সিপাৰৰ পৰা ড্ৰাগছ, অস্ত্ৰ শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ অবৈধ সৰবৰাহৰ ওপৰত অধিক নজৰ দিব পৰা যাব। ভাৰত পাক সীমান্তৱৰ্তী কেইখনমান গাঁৱত শেহতীয়াভাৱে এই ব্যৱস্থাৰ পৰীক্ষণ সম্পন্ন হৈছিল। পঞ্জাবৰ টাৰ্ণ তাৰণ আৰু অমৃতসৰ জিলাত ড্ৰোনৰ সৰ্বাধিক অনুপ্ৰৱেশ দেখা যায় আৰু ড্ৰাগছ আৰু অস্ত্ৰ শস্ত্ৰ জব্দ কৰা হয়। এই ব্যৱস্থাই 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যিকোনো উৰণীয়া মেচিন ধৰা পেলাব পাৰিব। পঞ্জাবৰ আৰক্ষীৰ মুৰব্বী গৌৰৱ যাদৱে প্ৰকাশ কৰা অনুসৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে যুটীয়াভাৱে এই ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতে থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। TV, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালি ঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে। আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
যোৱা শনিবাৰে হৰমুজগানৰ দক্ষিণ ইৰাই প্ৰান্তৰ শ্বহীদ ৰাজাই বন্দৰত হোৱা বিস্ফোৰণ আৰু অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা 17 বৃদ্ধি পাইছে। লগতে এই ঘটনাত 1200ৰ অধিক লোক আহত হোৱা বুলি ইৰাণৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰা হৈছে আৰু উদ্ধাৰ তথা সাহায্য অভিযান ক্ষীপ্ৰতাৰে চলাই থকা হৈছে। ইয়াৰ পূৰ্বে ইৰাণৰ গৃহমন্ত্ৰী এস্কন্দৰ মেমনিয়ে প্ৰান্তীয় ৰাজধানী বন্দৰ আব্বাছত দায়িত্ব জ্ঞানহীনতাৰ বাবে ভয়ংকৰ বিস্ফোৰণ হোৱা বুলি প্ৰকাশ কৰিছে। ঘটনা তদন্ত অব্যাহত থকা বুলিও দেশখনৰ গৃহমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। ৰোমান কেথলিক ধৰ্মগুৰু প্ৰয়াত পোপ ফ্ৰান্সিছৰ উত্তৰসূৰীগৰাকীক নিৰ্বাচন কৰাৰ প্ৰক্ৰিয়া অহা 7 মে'ত আৰম্ভ হ'ব। পোপ ফ্ৰান্সিছৰ দেহাৱসানৰ পাছৰ প্ৰক্ৰিয়াসমূহ পৰিচালনা কৰি থকা কাৰ্ডিনেলসকলৰ এখন ধৰ্মীয় সভাৰ অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ভেটিকানে এই কথা প্ৰকাশ কৰিছে। পৰম্পৰা অনুসৰি ছিষ্টিন চেপেলত পোপ ফ্ৰান্সিছৰ উত্তৰসূৰীগৰাকীক নিৰ্বাচন কৰাৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ভোটগ্ৰহণৰ যাৱতীয় প্ৰস্তুতিৰ অৰ্থে ছিষ্টিন চেপেলক কালি পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হয়। বিশ্বজুৰি থকা 225 কাৰ্ডিনেলৰ ভিতৰত 80 বছৰ অনুৰ্ধৰ 135 ভোটদানৰ বাবে যোগ্য বুলি বিবেচনা কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু ওড়িশাত মুষলধাৰ বৰষুণৰ আগলি বতৰা জাৰি কৰিছে। বিভাগে উত্তৰ পূৰ্বাঞ্চলত অহা 5 দিনলৈ পাতলীয়াৰ পৰা ধুমুহাৰ সৈতে ধাৰাসাৰ বৰষুণ হোৱাৰ জাননী দিছে। ইপিনে আজি হাৰিয়ানা, চণ্ডীগড়, দিল্লী, পঞ্জাব, হিমাচল প্ৰদেশ, পশ্চিম ৰাজস্থান, জম্মু কাশ্মীৰ, লাডাখ, গিলগিত, বাল্টিস্তান, মুজাফৰাবাদ আদি অঞ্চলৰ বাবে বিভাগে গ্ৰীষ্ম প্ৰবাহৰ সতৰ্কবাণী জাৰি কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে গুজৰাট টাইটানছক 8 উইকেটত পৰাস্ত কৰে। গুজৰাট টাইটানছে বান্ধি দিয়া 210 ৰাণৰ বিজয় লক্ষ্য ৰাজস্থানৰ দলটোৱে বৈভৱ সূৰ্যবংশীৰ অনবদ্য শতকৰ সহায়ত 15 অভাৰ আৰু 5টা বলত সহজেই অতিক্ৰম কৰে। 38টা বলত সংগ্ৰহ কৰা 101 ৰাণৰ বাবে বৈভৱক প্লেয়াৰ অব দ্য মেচৰ সন্মান প্ৰদান কৰা হয়। 35টা বলত কৰা শতকৰ সুবাদত বৈভৱে 14 বছৰ আৰু 32 দিন বয়সত IPLত শতক অৰ্জন কৰা সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়। এয়া হ'ল প্ৰতিযোগিতাখনৰ ইতিহাসত দ্বিতীয়টো দ্ৰুততম শতক। প্ৰতিযোগিতাখনত ক্ৰিছ গেইলে 30টা বলত দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ আছে। ইয়াৰ উপৰি এয়া হ'ল প্ৰতিযোগিতাখনৰ ইতিহাসত কোনো এগৰাকী ভাৰতীয় খেলুৱৈ দ্ৰুততম শতক। ইয়াৰ পূৰ্বে এই অভিলেখ ইউছুফ পাঠানৰ নামত আছিল। ইউছুফ পাঠানে 37টা বলত শতক অৰ্জন কৰিছিল। খেলখনত ৰাজস্থানৰ যশস্বী জয়ছোৱালে 70 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। গুজৰাটৰ প্ৰসিদ্ধ কৃষ্ণা আৰু ৰাছিদ খানে 1টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি গুজৰাটে নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 209 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমান গিলে সৰ্বাধিক 84 ৰাণ কৰাৰ বিপৰীতে জছ বাটলাৰে 50 আৰু সাই সুদৰ্শনে 39 ৰাণৰ বৰঙণি আগবঢ়ায়। ৰাজস্থানৰ মহিষ থিকছানাই 2টা আৰু জোফ্ৰা আৰ্চাৰ আৰু সন্দীপ শৰ্মাই 1টা উইকেট দখল কৰে। প্ৰতিযোগিতাত আজি নতুন দিল্লীত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰত আজি মহিলাৰ ত্ৰিদেশীয় ক্ৰিকেট শৃংখলাৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 10 বজাত কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি 71গৰাকী ব্যক্তিক 2025 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত যুগ্ম সন্মিলনত অংশ ল'ব। ইৰাণৰ শ্বহীদ ৰাজাই বন্দৰত সংঘটিত বিস্ফোৰণ আৰু অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা 17 বৃদ্ধি পাইছে। প্ৰয়াত পোপ ফ্ৰান্সিছৰ উত্তৰসূৰীগৰাকীক নিৰ্বাচন কৰাৰ প্ৰক্ৰিয়া অহা 7 মে'ত আৰম্ভ হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে গুজৰাট টাইটানছক 8 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।